গণনা পুস্তক বিশ অধ্যায়। মিৰিয়মৰ মৃত্যু। শিলৰ পৰা পানী উলিওৱা, ইডোমৰ মাজেদি যাব নিদিয়া, হাৰুণৰ মৃত্যু। পাছত ইজৰাইলৰ সন্তানসকলৰ গোটেই মণ্ডলীয়ে প্ৰথম মাহত চীন অৰণ্য পালে। তেওঁলোকে কাদেশত থাকিল, সেই ঠাইতে মিৰিয়মৰ মৃত্যু হ'ল আৰু তাতে তেওঁক মৈদাম দিয়া হ'ল। সেই ঠাইত মণ্ডলীৰ কাৰণে পানী নথকাত লোকসকলে মুচি আৰু হাৰুণৰ সৈতে গোট খালে। তেওঁলোকে মুচিৰে সৈতে বিবাদ কৰি ক'লে, জিহুৱাৰ আগত আমাৰ ভাইসকলৰ মৃত্যু হোৱাৰ সময়ত আমাৰো মৃত্যু হোৱাহেঁতেন কেনে ভাল আছিল। আমি আৰু আমাৰ পশুবোৰ মৰিবৰ কাৰণে জিহুৱাৰ সমাজক কেলেই তোমালোকে এই মৰুভূমিলৈ আনিলা? এই কুৎসিত ঠাইলৈ আনিবৰ বাবে আমাক কেলেই মিছৰৰ পৰা উলিয়াই আনিলা? এইয়ে শস্য বা ডিমৰু বা দ্ৰাক্ষা বা ডালিমৰ ঠাই নহয়, আৰু খাবলৈকো পানী নাই। পাছত মুচি আৰু হাৰুণে সমাজৰ আগৰ পৰা সাক্ষাৎ কৰা তম্বুৰ দুৱাৰমুখলৈ গৈ উবুৰি হৈ পৰিল। তাতে জিহুৱাৰ প্ৰতাপ তেওঁলোকৰ আগত প্ৰকাশিত হ'ল। আৰু জিহুৱাই মুচিক ক'লে, তুমি লাখুটিডাল লোৱা, আৰু তুমি আৰু তোমাৰ ককায়ে হাৰুণে সমাজক গোটাই লোৱা। শিলটোৱে পানী উলিয়াই বৈ যাবৰ বাবে তোমালোকে তেওঁলোকৰ চকুৰ আগতেই শিলটোক আজ্ঞা কৰা। এইদৰে তুমি তেওঁলোকৰ বাবে শিলটোৰ পৰা পানী উলিয়াই সমাজক আৰু তেওঁলোকৰ পশুবোৰকো খুৱাবা। তেতিয়া মুচিয়ে জিহুৱাৰ আজ্ঞা অনুসাৰে তেওঁৰ আগত পৰা লাখুটি ল'লে। তাৰ পাছত মুচি ও হাৰুণে শিলটোৰ আগত সমাজক গোটাই ল'লে। তেওঁলোকক ক'লে, হে বিদ্ৰোহীহঁত, শুন, তহঁতৰ কাৰণে আমি এই শিলৰ পৰা পানী উলিয়ামনে? এইবুলি মুচিয়ে হাত দাঙি সেই লাখুটিৰে শিলটোত দুবাৰ কোপ মাৰিলে। তেতিয়া অধিক পানী ওলাল আৰু সমাজে আৰু তেওঁলোকৰ পশুবোৰেও পানী খালে। তেতিয়া জিহুৱাই মুচি আৰু হাৰুণক ক'লে, তোমালোকে ইজৰাইলৰ সন্তানসকলৰ আগত মোক পবিত্ৰ কৰিবলৈ মোক দৃঢ়ৰূপে বিশ্বাস নকৰিলা। এই হেতুকে মই এই সমাজক দিয়া দেশত তোমালোকে তেওঁলোকক নুসুমুৱাবা। সেই ঠাই নাম মিৰিবা বিবাদ ৰাখিলে, কিয়নো ইজৰাইলৰ সন্তানসকলে জিহুৱাৰ সৈতে বিবাদ কৰিলে আৰু তেওঁলোকৰ মাজত পবিত্ৰ হ'ল। পাছত মুচিয়ে কাদেশৰ পৰা ইডোমৰ ৰজা গুৰিলৈ দূত পঠাই ক'লে, তোমাৰ ভাইৰা ইজৰাইলৰ এই কথা কৈছে, আমালৈ যি সকলো দুখ ঘটিল তাক তুমি জানি আছা। আমাৰ পূৰ্বপুৰুষসকল মিছৰলৈ নামি গৈছিল। সেই মিছৰতে আমি অনেক দিন বাস কৰি আছিলো, আৰু মিছৰীসকলে আমালৈ আৰু আমাৰ পূৰ্বপুৰুষসকললৈ কুব্যৱহাৰ কৰিলে। তেতিয়া আমি জিহুৱাৰ আগত কাটৰুক্তি কৰোঁতে তেওঁ আমাৰ বাক্যলৈ কাণ দিলে। তেওঁ দূত পঠাই মিছৰৰ পৰা আমাক উলিয়াই আনিলে। আৰু এতিয়া চোৱা, আমি তোমাৰ দেশৰ সীমাত থকা কাদেশ নগৰত আছোঁ। বিনয় কৰোঁ, তোমাৰ দেশৰ মাজেদি আমাক যাবলৈ দিয়া। আমি শস্য ক্ষেত্ৰ বা দ্ৰাক্ষা ক্ষেত্ৰৰ দি নাযাওঁ আৰু নাদৰ পানীও পান নকৰোঁ, কেৱল ৰাজবাটেদি যাম, তেতিয়ালৈকে তোমাৰ দেশৰ সীমা পাৰ নোহোৱালৈকে সোঁহাতে কি বাওঁহাতে নুঘূৰিম। তাতে ইডোমৰ ৰজাই তেওঁক উত্তৰ দি ক'লে, তুমি মোৰ দেশৰ মাজেদি যাব নোৱাৰা, গ'লে মই তৰোৱাল লৈ তোমাৰ বিৰুদ্ধে ওলাম। তেতিয়া ইজৰাইলৰ সন্তানসকলে তেওঁক ক'লে, আমি কেৱল ৰাজবেটেদি যাম, যদি মই আৰু মোৰ পশুবোৰে তোমাৰ পানী খায় তেন্তে মই তাৰ মূল্য দিম। মোক আন একোকে নালাগে, কেৱল মোক খোজকাঢ়ি যাব দিয়া। কিন্তু তেওঁ উত্তৰ দি ক'লে, তুমি ইয়াৰ মাজেৰে যাবলৈ নোৱাৰিবা। পাছত ইডোমৰ ৰজাই অনেক সৈন্যক লগত লৈ বাহুবল দেখুৱাই তেওঁ বিৰুদ্ধে ওলাল। এইদৰে ইডোমৰ ৰজাই ইজৰাইলক নিজ অঞ্চলৰ মাজেদি যাবলৈ অনুমতি দিবলৈ অমান্তি হ'ল। সেইবাবে ইজৰাইল তেওঁৰ পৰা ঘূৰি আন বাটে দি গ'ল। তাৰ পাছত ইজৰাইলৰ সন্তানসকলৰ গোটেই সমাজে কাদেশৰ পৰা যাত্ৰা কৰি হুৰ পৰ্বত পালেগৈ। তেতিয়া ইডোম দেশৰ সীমাৰ ওপৰত থকা হুৰ পৰ্বতত জিহুৱাই মুচি আৰু হাৰুণক কথা ক'লে, হাৰুণক নিজ লোকসকলৰ লগলৈ নিয়া হ'ব, কিয়নো মই ইজৰাইলৰ সন্তানসকলক দিয়া দেশত তেওঁ সোমাব নোৱাৰিব, কাৰণ মিৰিবা জলৰ ওচৰত তোমালোকে দুয়ো মোৰ বাক্যৰ বিৰুদ্ধে আচৰণ কৰিলা। তুমি হাৰুণক আৰু তেওঁ পুত্ৰ ইলিয়াজক হুৰ পৰ্বতলৈ লৈ যোৱা, আৰু হাৰুণৰ বস্ত্ৰ হুলুকাই তেওঁৰ পুত্ৰ ইলিয়াজক পিন্ধোৱা। হাৰুণক নিজ লোকসকলৰ লগত নিয়া হ'ব আৰু তেওঁ সেই ঠাইতে মৰিব। তেতিয়া মুচিয়ে যিহুৱাৰ আজ্ঞা অনুসাৰে কৰিলে। তেওঁলোকে গোটেই সমাজৰ আগতে হুৰ পৰ্বতলৈ উঠি গ'ল, আৰু মুচিয়ে হাৰুণৰ বস্ত্ৰ হুলুকাই তেওঁ পুত্ৰ ইলিয়াজক পিন্ধালে, আৰু হাৰুণ সেই পৰ্বতৰ টিঙত থকা ঠাইতে মৰিল। পাছে মুচি আৰু ইলিয়াজৰ পৰ্বতৰ পৰা নামি আহিল। যেতিয়া গোটেই সমাজে হাৰুণৰ মৃত্যু হোৱা দেখিলে, তেতিয়া ইজৰাইলৰ গোটেই বংশই হাৰুণৰ কাৰণে 30 দিনলৈকে ক্ৰন্দন কৰিলে।